Ia Akahbani. বাতৰি পঢ়িছো সমুজ্জন ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ভাৰতৰ দীপাংশু শৰ্মাই 20 বছৰৰ অনুৰ্ধৰ এছীয় এথলেটিক চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে আৰু দিল্লী কেপিটেলছে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছক 4 ৰাণত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1198গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত অসমৰ দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। দক্ষিণ আৰু মধ্য অসমৰ এই সমষ্টিকেইটাৰ বাদে 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ ৰাজ্যখনৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শইকীয়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আনহাতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কালি অন্তিম দিনা ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হয়। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি ছত্তীশগড়ৰ অম্বিকাপুৰ চহৰ আৰু মধ্যপ্ৰদেশৰ সাগৰ জিলাত প্ৰচাৰ চলায়। শ্ৰীমোদীয়ে ভূপালত এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। ৰোড শ্বত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু ভূপালৰ পৰা বিজেপি প্ৰাৰ্থী আলোক শৰ্মাই প্ৰধানমন্ত্ৰীক সংগ দিয়ে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি বিয়লি কেৰালাৰ আল্লাপুঝাত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি মহাৰাষ্ট্ৰৰ অমৰাৱতীত নিৰ্বাচনী সভাত অংশ লয়। মহামিত্ৰজোঁটৰ নেতা আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনচান পাৰ্টী আৰু বাওদলসমূহেও দলীয় প্ৰাৰ্থীৰ হকে কালি প্ৰচাৰৰ অন্তিম দিনা ঠাই ঠাই নিৰ্বাচনী সভা আয়োজন কৰে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু ইটাৱা জিলাত প্ৰচাৰ অভিযানত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মধ্যপ্ৰদেশৰ ভূপালত এটা ৰোড শ্ব নেতৃত্ব দিয়ে। শ্ৰীমোদীয়ে এখন খোলা জীপত আৰোহণ কৰে আৰু আধা ঘণ্টাত প্ৰায় 1.25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ৰোড শ্বৰ সময়ছোৱাত শ্ৰীমোদীক কেইবা ঠাইতো আদৰণি জনোৱা হয়। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেতাগৰাকীয়ে আজি কন্নৌজ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব। দুদিন পূৰ্বে তেজ প্ৰতাপ যাদৱে কন্নৌজ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা দলে ঘোষণা কৰিছিল যদিও পাছত অখিলেশ যাদৱে আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া আসনখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। অখিলেশ যাদৱ এইবেলি সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মুলায়ম সিং যাদৱৰ পৰিয়ালৰ 5ম গৰাকী সদস্য। উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে ৰাজনীতিত বিশেষ নাম থকা কোনো এটা পৰিয়ালৰ 5গৰাকীকৈ সদস্য নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। অখিলেশ যাদৱৰ পন্নী ডিম্পল যাদৱে মেইনপুৰী সংসদীয় সমষ্টিৰ পৰা আৰু অখিলেশ যাদৱৰ ভতিজাক ধৰ্মেন্দ্ৰ যাদৱে আজমগড়ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অখিলেশৰ ভতিজা তথা সমাজবাদী পাৰ্টীৰ সাধাৰণ সম্পাদক শিৱপাল যাদৱৰ পুত্ৰ আদিত্য যাদৱে বাদায়ুং আৰু সমাজবাদী পাৰ্টীৰ মুৰববীগৰাকীৰ আন এগৰাকী ভতিজা তথা দলৰ সাংসদ প্ৰফেচাৰ ৰাম গোপাল যাদৱৰ পুত্ৰ অক্ষয় যাদৱে ফিৰোজাবাদ সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত মুলায়ম সিং যাদৱৰ পৰিয়ালৰ 4গৰাকী সদস্য নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে 3জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ বিবৃতি অনুসৰি আছাম ৰাইফলছৰ 31 আৰু 23 নম্বৰ বেটেলিয়নে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি মানখুল মোচাং, মান্নাং মোচাং আৰু ঝনৱাং হাকুম নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই আটাইকেইজনে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা বুলি প্ৰকাশ কৰা হৈছে। যোৱা 16 এপ্ৰিলৰ পুৱা প্ৰায় 8 বজাত চাংলাং পথৰ কাষৰ মাকুম পানী বনাঞ্চলতে আক্ৰমণ সংঘটিত হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত কালি এজন প্লাটুন কামাণ্ডাৰ আৰু 3গৰাকী মহিলাসহ 18জন মাওবাদীয়ে আৰক্ষীৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰে। লোনৱাৰাটো অভিযানৰ অধীনত আৰক্ষী মহাপৰিদৰ্শক কমললোচন কাশ্যপ আৰু আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ৰ ওচৰত মাওবাদীকেইজনে অস্ত্ৰ সম্বৰণ কৰে। আৰক্ষী অধীক্ষকে কৈছে যে অস্ত্ৰ সম্বৰণ কৰা মাওবাদীকেইজনক ছত্তীশগড় চৰকাৰৰ পুনৰ সংস্থাপন আঁচনিৰ অধীনত 25,000 টকাকৈ উদগনিমূলক ধনৰাশি আৰু অন্যান্য সা সুবিধা প্ৰদান কৰা হ'ব। প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ বাবে আজি কাজাখাস্তানৰ আস্তানালৈ যাবলগীয়া ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব। এই বৈঠকত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত আঞ্চলিক নিৰাপত্তাজনিত বিষয়সমূহৰ উপৰি প্ৰতিৰক্ষা সহযোগিতাৰ উদ্যমসমূহৰ পৰ্যালোচনা চলোৱা হ'ব। দুদিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ হৈ বক্তব্য প্ৰদান কৰিব। তেওঁ সংস্থাৰ মৈত্ৰী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ তিৰুপতি আৰু হায়দৰাবাদ ভ্ৰমণ কৰিব। শ্ৰীধনখড়ে তিৰুপতি, তিৰুমালাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত পূজা অৰ্চনাৰে অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ আৰম্ভণি কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী তিৰুপতিৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শ্ৰীধনখড়ে একেদিনাই তেলেংগানাৰ হায়দৰাবাদস্থিত ভাৰত বায়টেক পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাথৰাছ লোকসভা আসনৰ বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নিজৰ শোকবাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংসদগৰাকীৰ মৃত্যুক দলৰ বাবে বৃহৎ ক্ষতি হিচাপে অভিহিত কৰে। কেনিয়াৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 38লৈ বৃদ্ধি পাইছে। দেশখনত বানৰ ফলত 110,000ৰো অধিক লোকে ঘৰ এৰিবলগীয়া হৈছে। দেশখনত মাৰ্চৰ মাজভাগৰে পৰা ধাৰাসাৰ বৰষুণ হৈ আছে যদিও যোৱা সপ্তাহৰ পৰা বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে। কেনিয়াৰ ৰেডক্ৰছে মাৰ্চৰ প্ৰথম ভাগৰে পৰা 188টাতকৈও অধিক উদ্ধাৰ অভিযান সম্পন্ন কৰা বুলি প্ৰকাশ কৰিছে। ভাৰতৰ দীপাংশু শৰ্মাই কালি ডুবাইত 20 বছৰ অনুৰ্ধ এছীয় এথলেটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী দিনটোত পুৰুষৰ জেভলিন থ্ৰত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে আন 3গৰাকী সতীৰ্থ খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ জেভলিন থ্ৰত দীপাংশুৱে 70.29 মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৰোহন যাদৱে 70.03 মিটাৰ দূৰত্বৰে ৰূপৰ পদক দখল কৰে। ইপিনে পুৰুষৰ 1500 মিটাৰ দৌৰত প্ৰিয়াংশুৱে 3:50.85 ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে ঋতিক ৰাঠীয়ে কালি 53.01 মিটাৰ থ্ৰৰে পুৰুষৰ ডিছকাছ থ্ৰত ৰূপৰ পদক লাভ কৰে আৰু প্ৰতিযোগিতাত ভাৰতৰ হৈ পদক জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ডুবাইত এইবেলি প্ৰতিযোগিতাত মুঠ 60গৰাকী ভাৰতীয় খেলুৱৈয়ে ভাগ লৈছে। ইয়াৰে 31গৰাকী পুৰুষ আৰু 29গৰাকী মহিলা খেলুৱৈ। দিল্লী কেপিটেলছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছক 4 ৰাণত পৰাস্ত কৰে। খেলখনত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অধিনায়ক ঋষভ পণ্টৰ অপৰাজিত 88 আৰু অক্ষৰ পেটেলৰ 66 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 224 ৰাণ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 220 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাটৰ হৈ সাই সুদৰ্শনে 29টা বলত 65 ৰাণ কৰে আৰু ডেভিড মিলাৰে 23টা বলত 55 ৰাণৰ বৰঙণি আগবঢ়ায়। দিল্লীৰ ৰছিক ছলমানে 3টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে এইবেলি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ দীপাংশু শৰ্মাই 20 বছৰ অনুৰ্ধ এছীয় এথলেটিক চেম্পিয়নশ্বিপৰ পুৰুষৰ জেভলিন থ্ৰত সোণৰ পদক অৰ্জন কৰিছে আৰু দিল্লী কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত গুজৰাট টাইটানছক 4 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।